এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঁচনি বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে। মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অংশস্বৰূপে চিৰাঙত মিত্ৰ দলৰ নেতাকৰ্মীৰ সৈতে বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মত বিনিময়। লোকসভা নিৰ্বাচনত জনসাধাৰণৰ অংশগ্ৰহণ সৰ্বাত্মক কৰি তোলাৰ লক্ষ্যৰে জিলা প্ৰশাসনসমূহৰ বিশেষ কাৰ্যসূচী। ৰাজ্যৰ ভিন্ন প্ৰান্তত আজিৰে পৰা পৰম্পৰাগত ৰীতি নীতিৰে দৌল মহোৎসৱ পালন। বিশ্ব যক্ষ্মা দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তত সজাগতা কাৰ্যসূচী। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ, আনখন খেলত গুজৰাট টাইটান্স মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন। লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চিৰাং জিলাৰ ঢালিগাঁও, বঙাইগাঁও শোধনাগাৰ প্ৰেক্ষাগৃহত বিজেপি, অসম গণ পৰিষদ আৰু UPPLৰ নেতাকৰ্মীসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে। কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিজেপিৰ জিলা সমিতি, মণ্ডল, বিভিন্ন মৰ্চাসমূহৰ সভাপতি সম্পাদকসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে দলীয় কৰ্মীসকলক আসন্ন লোকসভা নিৰ্বাচনৰ বাবে সাজু হোৱাৰ লগতে সৰ্বাধিক ভোটত কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক জয়ী কৰিবলৈ আহান জনায়। এই বৈঠকৰ পাছত তেওঁ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, অশোক সিংহাল, ওৰখাও গৌৰৱ ব্ৰহ্ম, বিধায়ক অজয় কুমাৰ ৰায়, BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে মিত্ৰ দলসমূহৰ সৈতে আন এখন বৈঠকত অংশ লয়। এই বৈঠকত অনাগত নিৰ্বাচনৰ কাম কাজ সন্দৰ্ভত বিজেপিৰ মিত্ৰ দলৰ কাৰ্যকৰ্তাসকলৰ সৈতে আলোচনা কৰা হয়। অসম গণ পৰিষদৰ কোকৰাঝাৰ আৰু বিজনী জিলা সমিতিৰ নেতৃত্বই এই বৈঠকত অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপেটা লোকসভা সমষ্টিৰ বিজেপিৰ মিত্ৰ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক সাক্ষাৎ কৰি অসম গণ পৰিষদৰ নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কত বুজ লয়। ইপিনে মন্ত্ৰী পীযুষ হাজৰিকাই আজি যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলায়। দলীয় নেতাকৰ্মীসকলে মন্ত্ৰীগৰাকীৰ লগতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক কমলাবাৰী ঘাটৰ পৰা আদৰি আনে। আসন্ন লোকসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ ৰাজ্যৰ জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা লৈছে। মৰিগাঁও জিলাৰ আয়ুক্ত তথা নিৰ্বাচনী বিষয়া দেৱাশীষ শৰ্মাই আজি জিলাখনৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰে। তেওঁ ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটদাতাৰ বাবে প্ৰয়োজনীয় ন্যূনতম সা সুবিধা যেনে খোৱাপানী, শৌচালয় আদিৰ সুব্যৱস্থাৰ দিশো নিৰীক্ষণ কৰে। নিৰ্বাচনী বিষয়াগৰাকীয়ে জিলাখনত স্থাপন কৰা ষ্ট্ৰং ৰুম পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয়। উল্লেখযোগ্য যে নগাঁও লোকসভা সমষ্টিৰ মৰিগাঁও জিলাত অহা 26 এপ্ৰিলত অৰ্থাৎ দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ সম্পন্ন হ'ব। এইবাৰ জিলাখনত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে 911টা। একেদৰে শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই আসন্ন নিৰ্বাচন প্ৰক্ৰিয়াত নিয়োজিত প্ৰথম পলিং বিষয়াৰ প্ৰশিক্ষণ কাৰ্যসূচী পৰিদৰ্শন কৰে। এই কাৰ্যসূচীত প্ৰায় 1350 গৰাকী প্ৰশিক্ষাৰ্থীক সামৰি লোৱা হৈছে। অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক EVM VVPAT পৰিচালনাৰ কাৰ্যক্ষমতাৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়। ইপিনে নিৰ্বাচন সন্দৰ্ভত সজাগতা সৃষ্টিৰ লগতে ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে হাইলাকান্দি জিলাত আজি বিশেষ সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়। পদ্ধতিগত ভোটাৰ শিক্ষণ তথা সজাগতা কাৰ্যসূচীৰ অধীনত শ্ৰীকৃষ্ণ সাৰদা মহাবিদ্যালয়ত এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। অনুষ্ঠানত বাগিচা অঞ্চলৰ ভোটদাতা তথা নৱপ্ৰজন্মৰ ভোটদাতাসকলক ভোটদানৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত কৰা হয়। লগতে ভোটদানৰ সুবিধাৰ্থে নিৰ্বাচন আয়োগে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে তেওঁলোকক অৱগত কৰোৱা হয়। ইপিনে শিৱসাগৰ জিলাৰ নিৰ্বাচনী আইকন দীপলিনা ডেকাই জিলাখনত নিৰ্বাচনৰ এটা সজাগতামূলক ভিডিঅ' শ্বুটত অংশগ্ৰহণ কৰে। শিৱসাগৰ জিলাৰ নিৰ্বাচনী শুভংকৰ BLO বাইদেউৰ চৰিত্ৰ ৰূপায়ণ কৰা গীতটোৰ জৰিয়তে সমাগত নিৰ্বাচনত ৰাইজৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ লগতে ভোটাৰক নিজৰ গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগৰ সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। ইয়াৰ লগতে প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ প্ৰকল্পৰ অধীনত জিলাখনৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ ছাত্ৰীসকলৰ মাজত আলোচনা প্ৰতিযোগিতা অনুষ্ঠিত হয়। নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচন সৰ্বাত্মক কৰি তোলাৰ লক্ষ্যৰে 85 বছৰৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ লোকসকলক নিজ বাসগৃহৰ পৰাই ভোটদানৰ সুবিধা প্ৰদান কৰিব। আয়োগে লোকসভা নিৰ্বাচনত ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে নিৰ্বাচনৰ কৰ্তব্যত নিয়োজিত কৰ্মীসকলে 85 বছৰৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু 40% অধিক প্ৰতিবন্ধী ভোটাৰৰ ঘৰে ঘৰে গৈ ভোটগ্ৰহণৰ ব্যৱস্থা কৰিব। এই ব্যৱস্থাৰ অধীনত এজন ভিডিঅ'গ্ৰাফাৰৰ সৈতে দুজন ভোটগ্ৰহণকাৰী বিষয়াই যোগ্য ভোটদাতাক সাক্ষাৎ কৰি ভোটদাতাৰ বাসগৃহত ভোটগ্ৰহণ প্ৰক্ৰিয়া ৰেকৰ্ড কৰিব। আনহাতে এই দুই শ্ৰেণীৰ ভোটাৰে যদি নিজৰ গৈ ভোটকেন্দ্ৰত ভোটদান কৰিব খোজে তেন্তে তেওঁলোকক ৰেম্প, অপেক্ষাৰ স্থান, হুইল চেয়াৰ, শৌচাগাৰ আদিৰ বিশেষ সুবিধা প্ৰদান কৰা হ'ব। নিৰ্বাচনৰ দিনত প্ৰতিটো ভোটকেন্দ্ৰতে প্ৰতিবন্ধী ভোটাৰ আৰু জ্যেষ্ঠ নাগৰিক ভোটাৰসকলৰ বাবে উপযুক্ত পৰিবহণৰ সুবিধা কৰিবলৈও আয়োগে নিৰ্বাচনী বিষয়াসকলক নিৰ্দেশ দিয়ে। এই শ্ৰেণীৰ ভোটদাতাসকলে ছেক্সম ECI এপত পঞ্জীয়ন কৰি হুইল চেয়াৰৰ সুবিধা লাভৰ বাবে অনুৰোধ কৰিব পাৰিব। উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে এইবাৰ বিশেষভাৱে সক্ষম ভোটদাতাসকলৰ প্ৰয়োজন সম্পৰ্কে ভোটগ্ৰহণকাৰী কৰ্মীসকলক সংবেদনশীল কৰি তোলাত অধিক গুৰুত্ব আৰোপ কৰিছে। সেই অনুসৰি বাক শক্তি আৰু শ্ৰৱণ শক্তিৰ দুৰ্বলতা থকা ভোটাৰসকলৰ বাবেও বিশেষ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। ভোটকেন্দ্ৰসমূহত দৃষ্টিহীন ব্যক্তিসকলে নিৰ্বাচন পৰিচালনা অধিনিয়ম 1961 নিয়ম অনুসৰি নিজৰ হৈ ভোট দিবলৈ এগৰাকী সংগীক লগত নিব পাৰিব। যিহেতু ভোটকেন্দ্ৰসমূহত ব্ৰেইল লিপিত যুগুতোৱা প্ৰতিৰূপী বেলট কাকত উপলব্ধ হ'বই, সেয়েহে দৃষ্টিহীন ব্যক্তিসকলে এই বেলট ব্যৱহাৰ কৰিব পাৰিব আৰু সংগীৰ পৰা কোনো সহায় নোলোৱাকৈয়ে ইভিএমৰ বেলট ইউনিটত ব্ৰেইল সুবিধা ব্যৱহাৰ কৰি নিজেই ভোট দিব পাৰিব। শ্ৰোতাসকলে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত 19 এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা পৰম্পৰাগত ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে দৌল মহোৎসৱ পালন কৰা হৈছে। ইয়াৰ লগতে ৰঙৰ উৎসৱ ফাকুৱাক লৈ ৰাজ্যজুৰি উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। ভিন্ন ৰঙী আবিৰেৰে ৰাজ্যৰ বজাৰসমূহ ভৰি পৰাৰ সমান্তৰালভাৱে সত্ৰ তথা মন্দিৰসমূহত দৌল উৎসৱৰ কাৰ্যসূচী লোৱা হৈছে। মহাপুৰুষ মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰতো আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণ দৌল মহোৎসৱ অনুষ্ঠিত হৈছে। সত্ৰ নগৰী বৰপেটা হোলীগীতৰ অমীয়া সুৰেৰে গুঞ্জৰিত হৈ উঠিছে। দৌল মহোৎসৱ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলেৰে সত্ৰ প্ৰাংগণ ভৰি পৰিছে। আজি সত্ৰ প্ৰাংগণত হোলীগীতৰ প্ৰতিযোগিতাও অনুষ্ঠিত হয়। বৰপেটাত দৌল উৎসৱ পালন সন্দৰ্ভত জিলাখনৰ পৰা আমাৰ সংবাদদাতা অৰূপ জ্যোতি মহন্ত এইদৰে কয়।
মহাপুৰুষ মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত আজিৰ পৰা বিখ্যাত দৌল উৎসৱ পালন কৰা হৈছে। এইবেলি তিনিদিনীয়াকৈ দৌল উৎসৱ পালন কৰা হৈছে আৰু আজি সন্ধিয়া গোসাঁইক মেজি পুৱাৰ পাছত দৌলৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু কাইলৈ ভৰদৌল আৰু পৰহি অৰ্থাৎ মঙলবাৰে খুৰি অৰ্থাৎ বিখ্যাত বৰপেটা ফাকুৱা উৎসৱ পালন কৰা হ'ব। ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু বিভিন্ন স্থানৰ পৰা বৰপেটা দৌল উৎসৱ চাবলৈ বিভিন্ন স্থানৰ পৰা আন অসমৰ বাহিৰৰ পৰা বহু লোক আহি ইতিমধ্যে বৰপেটাত উপস্থিত হৈছে আৰু বৰপেটা দৌল মানে হোলী গীত। বৰপেটা হোলী গীতে অসমৰ পৰিচয়। যি সময়ত প্ৰাক স্বাধীনতা কালত কিছুমান বংগদেশৰ গীত আমাৰ গোৱা হৈছিল তেতিয়া কিন্তু কিছুমান স্বাভিমানী অসমীয়া যেনে অম্বিকা ৰায়চৌধুৰী, প্ৰসন্ন চৌধুৰী আদিয়ে বৰপেটা তেওঁলোক সন্তান, তেওঁলোকে অসমীয়া ভাষাত হোলী গীত লিখিছিল আৰু সেই হোলী গীতে এতিয়া ঠাল ঠেঙুলি মেলি বিখ্যাত বৰপেটা হোলী গীতত পৰিণত হৈছে। বৰপেটা হোলী গীতে এতিয়া বৰপেটাৰ দৌল উৎসৱৰ চাৰিওফালে বাজি আছে বহুদিনৰ পৰা আৰু বৰপেটাত ফাকুৱা উৎসৱ পালন কৰিবলৈ সকলো সাজু হৈছে।
বৰপেটা সত্ৰৰ সমান্তৰালকৈ ঐতিহ্যমণ্ডিত সুন্দৰীদিয়া সত্ৰ, বাৰাদী সত্ৰ, পাটবাসী শংকৰদেৱৰ থান, বৰপেটা ৰোডৰ শাখা সত্ৰ, সৰভোগৰ মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁই থান আদিতো দৌল উৎসৱ পালন কৰা হৈছে। ইফালে দৌল মহোৎসৱৰ সুৱেৰী উপলক্ষে বৰপেটা জিলা প্ৰশাসনে অহা 26 মাৰ্চৰ দিনা স্থানীয় বন্ধ ঘোষণা কৰিছে। হাউলীৰ পৰাভঁৰাল গোপালতা সত্ৰতো 5-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 125 সংখ্যক দৌল উৎসৱ পালন কৰা হৈছে। এই উপলক্ষে 12 ৰেহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰতো সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে 5-দিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা দৌল উৎসৱ অনুষ্ঠিত হৈছে। আজি সন্ধিয়াৰ ভাগত দৌল গোবিন্দ মহাপ্ৰভুক মন্দিৰৰ পৰা উলিয়াই সিংহাসনত আৰোহণ কৰোৱাৰ পাছত ব্ৰহ্মপুত্ৰৰ পাৰত মেষদাহ পৰ্ব পালন কৰা হয়। ইফালে কামৰূপ জিলাৰ ৰঙিয়াৰ 103 বছৰ পুৰণি চিতাৰা দৌল মহোৎসৱ উপলক্ষে 5-দিনীয়া কাৰ্যসূচী লোৱা হৈছে। ঐতিহ্যমণ্ডিত বটদ্ৰৱা থানতো আজিৰে পৰা 5-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল যাত্ৰা মহোৎসৱ অনুষ্ঠিত হৈছে। থানখনত আজি গন্ধোৎসৱ অনুষ্ঠিত কৰাৰ বিপৰীতে কাইলৈ দৌল পূৰ্ণিমা আৰু পৰহিলৈ গোসাঁই ফুৰোৱা উৎসৱ অনুষ্ঠিত হ'ব। গুৱাহাটী মহানগৰীত দৌল উৎসৱ আৰু ফাকুৱা উপলক্ষে উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবত আজি এই উপলক্ষে ৰঙে ৰঙে ফুৰিছে গগন শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিশ্ব যক্ষ্মা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় চৰকাৰে 2025 চনৰ ভিতৰত দেশৰ পৰা যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰি থকা ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ অধীনত গোৱালপাৰা জিলাত ভালেমান সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে জিলাখনৰ 81খন গাঁও পঞ্চায়তৰ ভিতৰত 15খন গাঁও পঞ্চায়তক যক্ষ্মামুক্ত হিচাপে গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মৰিগাঁও জিলাতো এই দিৱসৰ সৈতে সংগতি ৰাখি সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। কোকৰাঝাৰ জিলাতো এই দিৱস উপলক্ষে কাৰ্যসূচী লোৱা হয়। একেদৰে লখিমপুৰ জিলাত যক্ষ্মা দিৱসৰ সৈতে সংগতি ৰাখি মুকলি সভা অনুষ্ঠিত হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত জয়পুৰত অনুষ্ঠিত আজি প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত অভাৰত 4টা উইকেট হেৰুৱাই 193 ৰান সংগ্ৰহ কৰে। বাতৰি যুগুতোৱা পৰলৈকে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে 4টা উইকেট হেৰুৱাই 9 অভাৰত 64 ৰান সংগ্ৰহ কৰে। আনহাতে আহমেদাবাদত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত গুজৰাট টাইটান্স মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হ'ব। এতিয়া শুনক বিগত সপ্তাহত আঞ্চলিক বাতৰিত স্থান লাভ কৰা গুৰুত্বপূৰ্ণ বাতৰিসমূহত আলোকপাত পৰিস্মিতা দিহিঙীয়াৰ পৰা।
নাগৰিকত্ব সংশোধনী আইনৰ ৰূপায়ণত স্থগিতাদেশ জাৰি কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ। দেশৰ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন আইছিছৰ ভাৰতত থকা মুৰববী হেৰিছ ফাৰুকী আৰু সহযোগী অসম আৰক্ষীৰ বিশেষ টাস্কফৰ্চৰ দ্বাৰা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাক অৰ্পণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে বিগত সপ্তাহৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰে। উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব সংশোধনী আইনৰ ৰূপায়ণত স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰিছে। যোৱা 19 মাৰ্চত সৰ্বোচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰি অহা 8 এপ্ৰিলৰ ভিতৰত চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। অহা 9 এপ্ৰিলত এই সন্দৰ্ভত পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব। আনহাতে 10 এপ্ৰিলৰ ভিতৰত আবেদনকাৰীসকলক 5 পৃষ্ঠাৰ লিখিত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিয়া হৈছে। এই ৰায়ৰ ক্ষেত্ৰত অসম আৰু ত্ৰিপুৰাৰ সৈতে জড়িত গোচৰৰ বাবে সুকীয়াকৈ শুনানি গ্ৰহণ কৰা হ'ব বুলিও আদালতে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে যোৱা 11 মাৰ্চত কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অধিসূচনা জাৰি কৰে। ইয়াৰ লগে লগে দেশজুৰি এই আইন বলবৎ হোৱাটো নিশ্চিত হৈছিল। দেশৰ নিৰ্বাচন আয়োগে যোৱা 20 মাৰ্চত 19 এপ্ৰিলত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰে। এইটো পৰ্যায়ত 17খন ৰাজ্য আৰু 4খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ 102টা সংসদীয় সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে অহা 27 মাৰ্চ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব। 28 মাৰ্চত প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হ'ব 30 মাৰ্চ। অৱশ্যে বিহাৰৰ ক্ষেত্ৰত 28 মাৰ্চ মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন ধাৰ্য কৰা হৈছে। ৰাজ্যখনত 30 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ বিপৰীতে মনোনয়ন প্ৰত্যাহাৰৰ শেষ দিন হ'ব 2 এপ্ৰিল। অসমৰ নৱগঠিত কাজিৰঙা সমষ্টিৰ উপৰি শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত প্ৰথম পৰ্যায়ত নিৰ্বাচন হ'ব। অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীয়ে যোৱা 20 মাৰ্চত ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদী সংগঠন আইছিছৰ ভাৰতত থকা মুৰববী হেৰিছ ফাৰুকী আৰু তেওঁৰ সহযোগী অনাৰা সিঙক 21 মাৰ্চত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ হাতত গতাই দিয়ে। তদুপৰি আইছিছত সদস্য নিযুক্তি প্ৰক্ৰিয়াটো চৰাইছী জড়িত বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে সীমান্ত পাৰ হবলৈ চেষ্টা কৰা অৱস্থাত ধৰ্মশালা এলেকাৰ পৰা সন্ত্ৰাসবাদী দুটাক গ্ৰেপ্তাৰ কৰা হৈছিল। এই সন্ত্ৰাসবাদী দুটা ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা অৰ্থাৎ NIA কেইবাটাও গোচৰত অভিযুক্ত হোৱাৰ সূত্ৰে তেওঁলোকৰ সন্ধানত সংস্থাটোৱে অভিযান চলাই আছিল। দিল্লীৰ এখন আদালতে হৈৰানীতি গোচৰ সংক্ৰান্তত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক 28 মাৰ্চ পৰ্যন্ত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ জিম্মালৈ প্ৰেৰণ কৰিছে। বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ কৰা কেজৰিৱালক শুকুৰবাৰে ৰাজ এভেনিউ আদালতত হাজিৰ কৰোৱাৰ পাছত বিশেষ চিবিআই ন্যায়াধীশ কাবেৰী বাবেজাই এই নিৰ্দেশ দিয়ে। আদালতত বিধি বলবৎকাৰী সঞ্চালকালয়ে কেজৰিৱালক হৈৰানীতি কেলেংকাৰীৰ মূল ষড়যন্ত্ৰকাৰী বুলি উল্লেখ কৰি 10 দিনৰ জিম্মাত বিচাৰে। তদন্তকাৰী সংস্থাটোৱে কয় যে কেজৰিৱাল বৰ্তমান প্ৰত্যাহাৰ কৰা এই হৈৰানীতি প্ৰস্তুত কৰাত পোনপটীয়াকৈ জড়িত আছিল। অসমত প্ৰথম পৰ্যায়ত হ'বলগীয়া 5খন আসনৰ লোকসভা নিৰ্বাচনৰ বাবে ব্যয় পৰ্যবেক্ষক যোৱা 22 মাৰ্চত ৰাজ্যখনত উপস্থিত হয়। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হ'বলগীয়া সমষ্টিসমূহত ব্যয় পৰ্যবেক্ষকে প্ৰাৰ্থীসকলৰ ব্যয়ৰ দিশ পৰ্যবেক্ষণ কৰাৰ লগতে সাধাৰণ ভোটাৰৰ সৈতে মিলিত হ'ব। জিলা প্ৰশাসনে নিয়োজিত কৰা নিৰীক্ষকৰ দল আৰু ফ্লাইং স্কোৱাডৰ সৈতেও ব্যয় পৰ্যবেক্ষকে আলোচনাত মিলিত হয়। আনহাতে 26 মাৰ্চত সাধাৰণ পৰ্যবেক্ষক প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হ'বলগীয়া জিলাসমূহত উপস্থিত হ'ব। সমগ্ৰ বিশ্বৰ লগতে অসমতো 22 মাৰ্চত বিশ্ব জল দিৱস উদযাপন কৰা হয়। বিশুদ্ধ খোৱাপানীৰ গুৰুত্বক সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰতিবছৰে 22 মাৰ্চত বিশ্বজুৰি এই দিৱস উদযাপন কৰি অহা হৈছে। যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত আৰু যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ সহযোগত বিশ্ব জল দিৱস উদযাপন কৰা হয়। অনুষ্ঠানৰ মাজতে পানী পৰীক্ষা কৰাৰ পদ্ধতিৰ বিষয়ে ছাত্ৰ ছাত্ৰীক অৱগত কৰা হয়। NTPC বঙাইগাঁৱৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ চালাকাটিত বিশ্ব জল দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত পানী সংৰক্ষণ সন্দৰ্ভত আলোকপাত কৰা হয়। ৰাজ্যৰ আন জিলাৰ লগতে গোৱালপাৰাতো বিশ্ব জল দিৱস উদযাপন কৰা হয়। নিৰ্বাচন আয়োগে গুজৰাট, পঞ্জাব, ওড়িশা আৰু পশ্চিমবংগ জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা 9 কেডাৰ বিষয়াসকলক বদলীকৰণৰ নিৰ্দেশ দিয়ে। নিৰ্বাচন আয়ুক্ত জ্ঞানৱ কুমাৰ আৰু সুখবীৰ সিং সান্ধু তথা মুখ্য নিৰ্বাচনী বিষয়া ৰাজীৱ কুমাৰৰ অধ্যক্ষতাত আয়োজিত বৈঠকত এই সিদ্ধান্ত লোৱা হয়। তদুপৰি আয়োগে পঞ্জাবৰ লথিন্দাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অসমৰ শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষককো বদলীকৰণৰ নিৰ্দেশ দিয়ে। এয়া আছিল বিগত সপ্তাহত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰা বাতৰিত চমু অৱলোকন।
ধন্যবাদ পৰিস্মিতা। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অংশস্বৰূপে চিৰাঙত মিত্ৰ দলৰ নেতা কৰ্মীৰ সৈতে দলৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মত বিনিময়। আন আন ৰাজনৈতিক দলসমূহৰো প্ৰচাৰ অভিযানত বাহত। লোকসভা নিৰ্বাচনত জনসাধাৰণৰ অংশগ্ৰহণ সৰ্বাম্মক কৰি তোলাৰ লক্ষ্যৰে জিলা প্ৰশাসনসমূহৰ বিশেষ কাৰ্যসূচী। ৰাজ্যৰ ভিন্ন প্ৰান্তত আজিৰে পৰা পৰম্পৰাগত ৰীতি নীতিৰে দৌল মহোৎসৱ পালন। বিশ্ব যক্ষ্মা দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তত সজাগতা কাৰ্যসূচী। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ। আনখন খেলত গুজৰাট টাইটান্স মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি।